মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে বুৰঞ্জী সাহিত্যৰ গদ্য সম্পৰ্কে মই টোকা দিছিলোঁ। সেইবিলাক তোমালোকে ভালকৈ পঢ়িব লাগিব আৰু তাৰপিছত লিখিব লাগিব। কিন্তু আমি যিটো ধাৰাবাহিকভাৱে পঢ়ি আহিছোঁ গদ্য সাহিত্যৰ যিটো উদ্ভৱ বা বিকাশৰ সময়, তাত তোমালোকে দেখিবা যে বুৰঞ্জী গদ্যৰ পিছতে এই সপ্তদশ শতিকাতে চৰিত সাহিত্যৰ বিষয়ে তোমালোকে পাবা। চৰিত সাহিত্য বা চৰিত পুথিবিলাকৰ ভিতৰত গদ্যত ৰচিত চৰিত পুথি বুলি ক'লে তোমালোকে কথাগুৰুৰ চৰিত্ৰৰ কথাকে লিখিব লাগিব। কথন মথনৰ ভকতীয়া ঠাঁচ, কথোপকথনমূলক ৰীতিৰ প্ৰয়োগ, ঘৰুৱা আৰু কথিত প্ৰকাশ ৰীতি, চুটি চুটি বাক্য গাঁথনি, খণ্ডবাক্য, ফকৰা যোজনা, পতন্তৰ নীতিবচন, গুৰুৰ উপদেশমূলক বচন ইত্যাদি উদ্ধৃতিৰে সমৃদ্ধ হৈ আছে চৰিত পুথিসমূহ। আৰু চৰিত পুথিৰ গদ্যই পুৰণি অসমীয়া গদ্য সাহিত্যত স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছে। প্ৰাচীন অসমৰ সামাজিক সাংস্কৃতিক পৰিপ্ৰেক্ষিতত চৰিত পুথিসমূহৰ গুৰুত্ব বহুত বেছি। অসমীয়া সাহিত্যৰ মধ্যযুগটো গদ্য আৰু সাহিত্যৰ উদ্ভৱ আৰু প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। কাৰণ তোমালোকে দেখিছা যে ভট্টদেৱৰ গদ্যশৈলী, বুৰঞ্জী সাহিত্যৰ গদ্যশৈলী, চৰিত পুথিৰ গদ্যশৈলীয়ে প্ৰাচীন অসমৰ গদ্য সাহিত্যৰ স্বৰূপ প্ৰকাশ কৰিছে। আহোম ৰজাসকলৰ অনুপ্ৰেৰণাত সৃষ্ট ব্যৱহাৰিক জ্ঞানৰ পুথি, ৰজাঘৰীয়া কাকত পত্ৰ, বিভিন্ন চিঠি পত্ৰ, প্ৰস্তৰ শাসন, তাম্ৰশাসন, পেৰা কাকত আদিত ব্যৱহৃত গদ্যয়ো সমসাময়িক অসমীয়া ভাষা ৰীতিৰ বিশেষত্ব বহন কৰিবলৈ সক্ষম হৈছে। আহোমসকলে অসমীয়া ভাষা গ্ৰহণ কৰাৰ লগতে অসমীয়া ভাষাক ৰাজকীয় মৰ্যাদা দিছে। তাৰ সমান্তৰালভাৱে অসমীয়া গদ্য সাহিত্যৰ প্ৰসাৰণত ই যথেষ্ট অৰিহণা যোগালে। গদ্যত ৰচিত ব্যৱহাৰিক সাহিত্যৰ ভিতৰতো সুকুমাৰ বৰকাঠৰ, কোনো কোনোৱে বৰকাঠ বুলি কয়, হস্তিবিদ্যাৰ নৱ, ঘোঁৰা নিদান, কবিৰাজ চক্ৰৱৰ্তীৰ ভাস্বতী, শুভংকৰৰ শ্ৰীহস্তমুক্তাৱলী, কাশীনাথৰ অংকৰ আৰ্যা, বাগিছ দ্বিজৰ হিতুপদেশ, সুচান্দ ওজাৰ কামৰত্নতন্ত্ৰ, মধুমিশ্ৰ বাগিছৰ নীতিলতাংকুৰ, চোৰামণিৰ জ্যোতিষ চোৰামণি, কবিৰত্ন দ্বিজৰ লীলাৱতী, বকুল কায়স্থৰ কিতাপৰ মঞ্জৰী আদি উল্লেখযোগ্য। গতিকে আমি কেইটামান কথা বিশেষভাৱে পালোঁ। আমি মন কৰিব লাগিব যে অসমীয়া গদ্য সাহিত্যৰ সমৃদ্ধি আৰু বিকাশ বুলি ক'লে প্ৰথমতেই শংকৰদেৱৰ প্ৰসংগ আহিল, তাৰপিছত ভট্টদেৱৰ প্ৰসংগ আহিল, ভট্টদেৱৰ পিছত বুৰঞ্জী সাহিত্যৰ গদ্যৰ বিষয়ে পালোঁ, চৰিত সাহিত্যৰ কথা পালোঁ আৰু ব্যৱহাৰিক পুথিৰ কথা পালোঁ। ইয়াৰ পাছতো আৰু যথেষ্টখিনি জানিবলগীয়া আমাৰ আছে। গতিকে তোমালোকক আগতে মই যেনেকৈ এটা ক্ৰম দিছিলোঁ, সেই ক্ৰম অনুসৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। বৰ্তমান আমি প্ৰাচীন স্তৰত আছোঁ, য'ত শংকৰদেৱৰ নাটৰ গদ্য, ভট্টদেৱৰ গদ্য, বুৰঞ্জী গদ্য, চৰিত পুথিৰ গদ্য, ভট্টদেৱৰ আদৰ্শত ৰচিত গদ্য আৰু অন্যান্য গদ্য অন্যান্য গদ্যৰ ভিতৰত ব্যৱহাৰিক পুথি, ৰজাঘৰীয়া কাগজ পত্ৰ, চিঠি পত্ৰ, তাম্ৰশাসন, শিলালিপি যিখিনি কথা মই ক'লোঁ সেইখিনি অন্তৰ্ভুক্ত হৈছে। গতিকে এতিয়ালৈকে তোমালোকক যিকেইটা অডিঅ' মই দিলোঁ বা যিখিনি নোট দিলোঁ সেইখিনি তোমালোকে বাৰে বাৰে পঢ়িবা আৰু লিখিবা। আমি যেতিয়া আমাৰ পাঠ্যপুথিত থকা পাঠসমূহ অধ্যয়ন কৰিম তেতিয়া এই কথাখিনি তোমালোকে চকুৰ আগত মেলি ল'ব লাগিব আৰু সেই পাঠসমূহৰ আধাৰত এইসকল ব্যক্তিৰ গদ্যশৈলী আমি বিচাৰ কৰিব লাগিব। আৰু সেইকাৰণে তোমালোকক প্ৰথম দুটা স্তৰৰ ভিতৰত প্ৰাচীন স্তৰটোৰ বিষয়ে মই এনেকৈয়ে থুলমূলকৈ জনাই থ'লোঁ আৰু পৰৱৰ্তী সময়ত ভট্টদেৱৰ গদ্য সম্পৰ্কে দুটামান কথা ক'ব লাগিব। সেইখিনি পিছত তোমালোকে সময়ত মনত পেলাই দিবা। আজি ইমানতে এৰিছোঁ। আকৌ আমি যেতিয়া লগ হ'ম তেতিয়া আধুনিক স্তৰৰ বিষয়ে আলোচনা কৰিম, য'ত প্ৰাক অৰুণোদয় স্তৰৰ গদ্য আছে, অৰুণোদয় স্তৰৰ গদ্য, হেমচন্দ্ৰ গুণাভিৰামৰ গদ্য, জোনাকী যুগৰ গদ্য, যুদ্ধোত্তৰ যুগৰ গদ্য আৰু সাম্প্ৰতিক কালৰ গদ্য থাকিব। গতিকে এই প্ৰথম যিটো ইউনিট সেইটো যথেষ্ট দীঘলীয়া আৰু যথেষ্ট গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি যেতিয়া পৰীক্ষাত এই বিষয়ে লিখিব লাগিব তেতিয়া আমি এই দুটা স্তৰকে আমি যিমান পাৰোঁ কম কথাতে আৰু মূল কথাকেইটাতে আমি অসমীয়া গদ্য সাহিত্য সমৃদ্ধি আৰু বিকাশৰ বিষয়ে 15-16 নম্বৰ প্ৰশ্নৰ কাৰণে আমাৰ নোটটো সাজু কৰিব লাগিব। বহুত বেছি কথা লিখিবলৈ অৱসৰ নাথাকিব, কিন্তু যেতিয়া আমি নিৰ্দিষ্ট পাঠসমূহ পঢ়িম তেতিয়া কিন্তু সকলো গদ্যৰ শৈলীৰ বিষয়ে আমি বিস্তৃত ৰূপত লিখিব লাগিব। গতিকে আজি তোমালোকক এইখিনিকে দিলোঁ, তোমালোকে মনোযোগেৰে পঢ়িবা আৰু লিখিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।